প্ৰথম বংশাৱলী 28 অধ্যায় ডাউদে দিয়া শেষ আদেশ আৰু বক্তৃতা তেওঁৰ মৃত্যু। ডাউদে জেৰুচালেমত ইজৰাইলৰ সকলো কৰ্মচাৰীক একগোট কৰিলে। জাতিবোৰৰ কৰ্মচাৰীসকলক সময়সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্ৰসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কৰ্মচাৰী আৰু যোদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপুণ লোকসকলক জেৰুচালেমত একগোট কৰিলে। তাৰ পাছত ৰজা ডাউদে থিয় হৈ ক'লে, হে মোৰ ভাইসকল আৰু মোৰ লোকসমূহ, মোৰ কথা শুনা। জিহুৱাৰ নিয়ম চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰিৰ প্ৰিয়াৰ অৰ্থে এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলোঁ, কিন্তু ঈশ্বৰে মোক ক'লে, মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্মাণ নকৰিবা, কাৰণ তুমি এজন যোদ্ধাৰু আৰু তুমি ৰক্তপাত কৰিলা। তথাপি যিহুৱাই ইজৰাইলৰ ঈশ্বৰে, ইজৰাইলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃ পৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে, তেওঁ নেতৃত্ব দিবৰ বাবে যিহুদা জাতিক মনোনীত কৰিলে। যিহুদাৰ জাতি মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্ৰ মাজৰ পৰা তেওঁ মোক গোটেই ইজৰাইলৰ ওপৰত ৰজা হ'বলৈ মনোনীত কৰিলে। যিহুৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইজৰাইলৰ ওপৰত যিহুৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে। তেওঁ মোক ক'লে, তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতালকেইখন নিৰ্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ'বলৈ মই তেওঁক মনোনীত কৰিলোঁ আৰু মই তেওঁৰ পিতৃ হ'ম। আজি তুমি যিদৰে আছা, যদি তেওঁ সেইদৰে মোৰ আজ্ঞাবোৰ আৰু শাসন প্ৰণালীবোৰ পালন কৰি চলে, তেনেহ'লে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম। এই হেতুকে এতিয়া ইজৰাইলৰ সাক্ষাতে যিহুৱাৰ উদ্দেশ্যে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্বৰৰ যিহুৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হ'বলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুকৰ্মে তোমালোকৰ সন্তানসকলৰ অধিকাৰত যেন থাকে, তাৰ কাৰণে এই সকলো কৰা। হে বোপা চলোমন, তুমি তোমাৰ পিতৃ ঈশ্বৰক মানি চলিবা আৰু তোমাৰ সকলো হৃদয়েৰে আৰু হৰ্ষিত মনেৰে তেওঁ পৰিচৰ্যা কৰিবা। এইদৰে কৰা কাৰণ যিহুৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব। পবিত্ৰ স্থানৰ অৰ্থে মন্দিৰ নিৰ্মাণ কৰিবলৈ যিহুৱাই যে তোমাক মনোনীত কৰিলে, তাক তুমি অনুভৱ কৰা, আহিয়াল হোৱা আৰু এই কাৰ্য কৰা। তাৰ পাছত ডাউদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঠালীবোৰৰ, ভিতৰৰ কোঠালীবোৰৰ আৰু পাপ প্ৰায়চিত্ৰৰ আৱৰণৰ নক্সা দিলে। জিহুৱাৰ গৃহৰ চোতালকেইখনৰ চাৰিওফালে থকা সকলো কোঠালীবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অংকন কৰা নক্সা তেওঁৰ চলোমনক দিলে। তেওঁৰ পুৰোহিতসকলৰ আৰু লেবিয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু জিহুৱাৰ গৃহ পৰিচৰ্যাৰ কাৰ্য আৰু জিহুৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ দায়িত্বত নিযুক্ত কৰিলে। তেওঁ সকলো প্ৰকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাতবোৰ আৰু সকলো প্ৰকাৰৰ পৰিচৰ্যাত ব্যৱহাৰ হোৱা সামগ্ৰীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে। সোণৰ দীপাধাৰবোৰ আৰু তাৰ প্ৰদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্ৰদীপবোৰৰ সোণৰ পৰিমাণ অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্ৰদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্ৰদীপবোৰৰ ৰূপৰ পৰিমাণ অনুসাৰে জুখি দিলে, যাতে প্ৰত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়। দৰ্শন পিঠাৰ মেজ আৰু প্ৰত্যেক মেজৰ বাবে সোণৰ পৰিমাণ আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে। তেওঁ যাঠি, তেজ ছটিওৱা চৰিয়া আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্ৰত্যেক সোণৰ বাতিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাতিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে। ধূপ বেদীৰ বাবে নিৰ্মল সোণৰ পৰিমাণ আৰু ডেউকা মেলি জিহুৱাৰ নিয়ম চন্দুক ঢাকি ধৰা কৰূপ দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে। ডাউদে ক'লে, নমুনাৰ বিষয়ে বুজিব পৰাকৈ জিহুৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিতভাৱে ৰাখিলোঁ। ডাউদে তেওঁৰ পুত্ৰ চলোমনক ক'লে, তুমি বলৱান আৰু হাঁহিয়াল হোৱা, এই কাৰ্য কৰা, ভয় নকৰিবা আৰু ব্যাকুল নহবা, কিয়নো ঈশ্বৰ জিহুৱা মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। জিহুৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব। চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবিয়াসকলৰ বিভাগসমূহ আছে, তেওঁলোক তোমাৰ লগত থাকিব। তেওঁ কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপুণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্ৰস্তুত।